এয়া আকাশবাণী গুৱাহাটী বিয়লি আঞ্চলিক বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ব্যাপক উৎসাহ উদ্দীপনাৰে ৰাজ্যত ভোগৰ উৎসৱ ভোগালী বিহু পালন, ছিংগাপুৰত আজিৰে পৰা জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ শুনানি, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পশ্চিম কাৰ্বি আংলঙত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ আৰু ৰাজকোটত অনুষ্ঠিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত নিউজিলেণ্ডক জয়ৰ বাবে ভাৰতৰ 285 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু উপলক্ষে সমগ্ৰ ৰাজ্যতে ব্যাপক উৎসাহ উদ্দীপনাৰ পৰিৱেশে বিৰাজ কৰিছে। আজি পুৱাই ৰাইজে মেজি জ্বলাই অগ্নি সেৱা কৰি নেদেখাজনৰ আশীষ লয়। ইয়াৰ পাছতে কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাই আশীৰ্বাদ লয়। সম্প্ৰীতি আৰু সমন্বয়ৰ প্ৰতীক ভোগালী বিহুৰ মেজিৰ জুয়ে সমাজৰ পৰা অসূয়া অপ্ৰীতি দূৰ কৰি শান্তি আৰু সম্প্ৰীতি কঢ়িয়াই অনাৰ বাবে ৰাইজে কামনা কৰে। ভোগালী বিহু উপলক্ষে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাজ্যপালগৰাকীয়ে এটা বাৰ্তাত ভোগালী বিহুক অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ অমূল্য সম্পদ বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ বাৰ্তাত কয় যে অসমীয়া সংস্কৃতিৰ শ্ৰেষ্ঠত্ব প্ৰতিফলিত কৰা এই উৎসৱ আনন্দ আৰু ভাতৃত্ববোধৰ উপলক্ষ। এই উৎসৱে কঠোৰ পৰিশ্ৰমীৰ কৃষকসকলৰ প্ৰচেষ্টাৰ শলাগ লোৱাৰ সুযোগ দিয়ে বুলিও তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ভোগালী বিহুক কৃষিজীৱী চহা সমাজৰ প্ৰাপ্তিৰ আনন্দৰে সমৃদ্ধ তথা অসমীয়াৰ স্পন্দন বুলি অভিহিত কৰে। তেওঁ লগতে সকলোৰে জীৱন সুখ শান্তি আৰু প্ৰাচুৰ্যৰে ভৰি পৰাৰো কামনা কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত উলহ মালহেৰে ভোগালী বিহু উদযাপন কৰাৰ বাতৰি আমালৈ আহি আছে। মকৰ সংক্ৰান্তি আৰু ভোগালী বিহু উপলক্ষে ৰাজ্যৰ মঠ মন্দিৰসমূহত ভক্তৰ ভিৰ পৰিলক্ষিত হয়। উত্তৰ গুৱাহাটীৰ ঐতিহাসিক দৌলগোবিন্দ মন্দিৰত পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ ভক্তই ভিৰ কৰে। মন্দিৰ প্ৰাংগণত পৰম্পৰাগতভাৱে মেজি জ্বলাই মকৰ সংক্ৰান্তি আৰু ভোগালী বিহু উদযাপন কৰা হয়। এই সন্দৰ্ভত এগৰাকী ভক্তই এইদৰে কয়।
লগতে অসমবাসী ৰাইজৰ উন্নতিৰ কাৰণে মংগল কামনা কৰি প্ৰভুৰ ওচৰত সেৱা কৰিছোঁ আৰু আমাৰ অসমৰ বিভিন্ন উন্নতিত আগবাঢ়ি যায় আমাৰ পৰিয়াল আটাই আহি পেলাই আমি আমাৰ তেওঁৰ কৃপা বিচাৰি শৰণাপন্ন হৈছোঁ। আজি ভোগালী বিহুৰ প্ৰথম দিন আৰু ভোগালী বিহু উপলক্ষে অসমবাসী ৰাইজক মই হিয়া ভৰা ওলগ জনাইছোঁ।
গোৱালপাৰাৰ ৰাভা অধ্যুষিত অঞ্চলসমূহকে ধৰি দুধনৈ, কৃষ্ণাই, ধূপধৰা আদি সকলোতে ভোগৰ উৎসৱ উপলক্ষে আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। গোৱালপাৰা চহৰৰ শাস্ত্ৰীনগৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ভোগালী বিহু উদযাপন কৰা হৈছে। বিহু ফিল্ডত পৰম্পৰাগতভাৱে মেজি জ্বলাই ৰাইজে অগ্নিসেৱা কৰি সমাজৰ অপায় অমংগল দূৰ হোৱাৰ কামনা কৰে। শিলডাঙা ইলোৱাপাৰাত আজি পুৱা মেজি জ্বলোৱাৰ পাছত দিনৰ ভাগলৈ বিভিন্ন পৰম্পৰাগত খেল ধেমালিৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ধুবুৰী জিলাতো ভোগালী বিহুক লৈ আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। ঠায়ে ঠায়ে মেজি জ্বলোৱাৰ লগতে শ্ৰী শ্ৰী ধাম, ৰাই ৰাই কুটি, জিনকাটা সত্ৰ আদি সত্ৰ নামঘৰসমূহত নাম কীৰ্তন অনুষ্ঠিত কৰা হয়। গোলোকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ সত্ৰশালত সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ভোগালী বিহু উদযাপন কৰা হয়। প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰে মেজি জ্বলাই ৰাইজক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত পুৱা মেজি জ্বলোৱাৰ পাছত বৰ্ণাঢ্য কাৰ্যসূচীৰে ভোগালী বিহু উদযাপন কৰা হয়। উলাবৰী প্ৰগতি শিল্পী সংঘৰ উদ্যোগত বিভিন্ন পৰম্পৰাগত খেল ধেমালি অনুষ্ঠিত কৰা হয়। ভোগালী বিহু আৰু মাঘৰ সংক্ৰান্তি উপলক্ষে জিলাখনৰ বাৰঘৰীয়া বাৰগোপাল মন্দিৰ, ঠেঠাগোহাঁই থানত ভক্তৰ ভিৰ পৰিলক্ষিত হয়। চিৰাং জিলাতো ভোগালী বিহু উপলক্ষে ব্যাপক উৎসাহ পৰিলক্ষিত হয়। বিজনী ছোৱালী হাইস্কুল খেলপথাৰত ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত মেজি জ্বলোৱা হয়। বৰপেটা জিলাত আজিৰে পৰা সত্ৰকেন্দ্ৰিক পৰম্পৰাৰে বিহু পালন কৰা হৈছে। বৰপেটা আৰু ইয়াৰ সমীপৱৰ্তী স্থানসমূহত আজি উৰুকা তথা স্থানীয় ভাষাত গাটা ৰখা উদযাপন কৰা হৈছে। জিলাখনত কাইলৈ অৰ্থাৎ পহিলা মাঘত মেজি জ্বলোৱা হ'ব। নিয়ম অনুসৰি কাইলৈ বৰপেটা সত্ৰৰ টোপৰ চোতালত ভকতসকলে সজা মেজিত অগ্নিসংযোগ কৰাৰ পাছতহে সত্ৰৰ বাহিৰৰ স্থানসমূহত সজা মেজি জ্বলোৱা হ'ব। বৰপেটা সত্ৰৰ উপৰি জিলাখনৰ আন আন সত্ৰ আৰু থানসমূহত কেইবাদিনীয়া কাৰ্যসূচীৰে মাঘ বিহু উদযাপন কৰা হৈছে। হৰভোগৰ শ্ৰী শ্ৰী গৰখীয়া গোহাঁই থানত মাঘ বিহুৰ সৈতে সংগতি ৰাখি নাম প্ৰসংগ, ভাগৱত পাঠ, ধৰ্মালোচনা সভা আদি কাৰ্যসূচীৰ আয়োজন কৰা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ছিংগাপুৰত আজিৰে পৰা জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ শুনানি অনুষ্ঠিত হৈছে। শুনানিৰ সময়ত উপকূলৰক্ষী আৰক্ষীৰ সহকাৰী পৰিদৰ্শক ডেভিড লিমে কয় যে জুবিন গাৰ্গৰ পানীত ডুবি মৃত্যু হৈছিল আৰু পানীত নমাৰ পূৰ্বে শিল্পীগৰাকীয়ে লাইফ জেকেট পৰিধান কৰিবলৈ অস্বীকাৰ কৰিছিল। তেওঁ লগতে সাগৰত সাঁতোৰাৰ পূৰ্বে ইয়তত সুৰাৰ পাৰ্টী হোৱা বুলি ন্যায়ালয়ক অৱগত কৰে। মৃত্যুৰ সময়ত জুবিন গাৰ্গ সুৰাসক্ত আছিল বুলি আৰক্ষী বিষয়াগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে জুবিন গাৰ্গৰ শৰীৰত অত্যাধিক মাত্ৰাত সুৰাৰ পৰিমাণ পোৱা বুলি জানিবলৈ দিয়ে। আৰক্ষীয়ে ইয়তত থকা সাক্ষীৰ কেতবোৰ ভিডিঅ' আদালতত দাখিল কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি পশ্চিম কাৰ্বি আংলঙৰ বৈঠালংছৰ আমৰি বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে। সমষ্টিটোৰ প্ৰায় 14,000 মহিলাক উদ্যমিতা পুঁজিৰূপে 10,000 টকা আগবঢ়োৱা হয়। অনুষ্ঠানত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং তথা ডিফু লোকসভা সমষ্টিৰ সাংসদ অমৰ সিং টিছু উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে আজি ডিফুটো উদ্যমিতা আঁচনিৰ অধীনত 25,000 মহিলাৰ মাজত 10,000 টকাকৈ চেক বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। মণিপুৰ আৰক্ষীয়ে কালি ইম্ফল পশ্চিম জিলাৰ বিভিন্ন ঠাইত অভিযান চলাই নিষিদ্ধ কে ৱাই কে এল সংগঠনৰ 3 সদস্যক গ্ৰেপ্তাৰ কৰে। ধৃত সদস্যকেইজন কেথেলকাপাম তেলহেইবা মাংগাং উৰফে থৈবা, কণ্ঠজাম গুড্ডি মেইটে উৰফে ফিৰেপা আৰু লাইষ্ট্ৰম ঈশান দেৱী উৰফে সংগীতা বুলি চিনাক্ত কৰা হৈছে। সদস্যকেইজন সংগঠনটোৰ কাম কাজত সক্ৰিয়ভাৱে জড়িত হৈ আছে। ধৃত উগ্ৰপন্থী কেইজনৰ পৰা 3 মোবাইল ফোন, 4 চিম, নগদ 6,000 টকা আৰু এখন ইয়ামাহা মটৰচাইকেল উদ্ধাৰ কৰা হয়। প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পোৱা মতে উগ্ৰপন্থী কেইজন নতুন সদস্য নিযুক্তি, ধন দাবী আৰু উপত্যকা জিলাসমূহত সংগঠনটোৰ ৰচদ পাতি যোগানৰ কামত জড়িত আছিল। আৰক্ষীয়ে বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে। অহা 17 জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত গুৱাহাটীৰ সৰু সজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত বাগৰুম্বা নৃত্য পৰিৱেশন কৰা হ'ব। বাগৰুম্বা দহ 2026 শীৰ্ষক এই পৰিৱেশনে বিহু আৰু ঝুমৰ বিনন্দিনীৰ পাছত বড়োসকলৰ বাগৰুম্বা নৃত্যক বিশ্ব দৰবাৰত তুলি ধৰিব বুলি ৰাজ্য চৰকাৰে আশা প্ৰকাশ কৰিছে। 8,000ৰো অধিক শিল্পীয়ে এই লোকনৃত্য পৰিৱেশনত অংশগ্ৰহণ কৰিব। সৰু সজাই অৰ্জুন ভোগেশ্বৰ বৰুৱা ষ্টেডিয়ামত অনুষ্ঠানৰ অনুশীলন কাৰ্যসূচী পূৰ্ণগতিত চলি আছে। বাগৰুম্বাৰ নৃত্য শিল্পীসকলে অংশগ্ৰহণ কৰিছে। উল্লেখযোগ্য যে এই অনুষ্ঠান উপভোগ কৰিবলৈ আগ্ৰহীসকলে নিজৰ এখন বৈধ পৰিচয় পত্ৰ জমা দি অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প পাঞ্জাবাৰী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ অথবা আমবাৰী ৰবীন্দ্ৰ ভৱনৰ সাংস্কৃতিক সঞ্চালকালয়ৰ কাৰ্যালয়ৰ পৰা প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিব পাৰিব। ভাৰতে ৰাজকোটৰ নিৰঞ্জন শ্বাহ ষ্টেডিয়ামত অনুষ্ঠিত 3 এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত নিউজিলেণ্ডক জয়ৰ বাবে 285 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 50 অভাৰত 7 উইকেট হেৰুৱাই 284 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ কে এল ৰাহুলে সৰ্বাধিক 112 ৰাণ সংগ্ৰহ কৰে। অধিনায়ক শুভমন গিলে 56 ৰাণৰ বৰঙণি আগবঢ়ায়। নিউজিলেণ্ডৰ হৈ কে ডি ক্লাৰ্কে 3 উইকেট দখল কৰে। ভাৰতে যোৱা দেওবাৰে বডোদৰাত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত নিউজিলেণ্ডক 4 পৰাস্ত কৰি শৃংখলাত 1-0 অগ্ৰগতি লাভ কৰিছে। শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল অহা দেওবাৰে ইন্দোৰত অনুষ্ঠিত হ'ব। ব্যাপক উৎসাহ উদ্দীপনাৰে ৰাজ্যত ভোগৰ উৎসৱ ভোগালী বিহু পালন। ছিংগাপুৰত আজিৰে পৰা জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ শুনানি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পশ্চিম কাৰ্বি আংলঙত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ আৰু ৰাজকোটত অনুষ্ঠিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত নিউজিলেণ্ডক জয়ৰ বাবে ভাৰতৰ 285 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।